Ella Akashvani. বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হ'বলগীয়া সপ্তদশ অসামৰিক সেৱা দিৱসত ভাষণ দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ছৌদি আৰবৰ জেড্ডালৈ ৰাওনা হ'ব আৰু তাত তেওঁ ভাৰতীয় মূলৰ লোকসকলক সাক্ষাৎ কৰিব। জম্মুৰ ৰামবান জিলাৰ চেৰিবাগনা অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযান আজিও অব্যাহত আছে। ইজৰাইলী সেনাৰ আক্ৰমণত কালি গাজাত কমেও 29গৰাকী পেলেষ্টাইনীৰ মৃত্যু হয় আৰু মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত কালি অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছক 9 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হ'বলগীয়া সপ্তদশ অসামৰিক সেৱা দিৱসত ভাষণ দিব। এই দিৱসত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰা লোকসকললৈ পুৰস্কাৰ আগবঢ়াব। সেৱা দিৱস উপলক্ষে এই বৰ্ষত প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন ক্ষেত্ৰত মুঠ 14টা পুৰস্কাৰ আগবঢ়াব। প্ৰধানমন্ত্ৰীগৰাকীয়ে অসামৰিক সেৱাৰ ক্ষেত্ৰত নিয়োজিত লোকসকলক জনসাধাৰণৰ কল্যাণৰ অৰ্থে কাম কৰিবলৈ সদায় উৎসাহিত কৰি আহিছে। দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে অসামৰিক সেৱাৰ সৈতে জড়িত লোকসকলে যাতে নিজৰ সৰ্বোচ্চ সেৱা আগবঢ়াব পাৰে আৰু লগতে জনসাধাৰণৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিক সোঁৱৰাই দিবলৈ প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয়। 1947 চনত চৰ্দাৰ বল্লভভাই পেটেলে আজিৰ দিনটোতে প্ৰশাসনিক সেৱা বিষয়াসকলক উদ্দেশ্যি ভাষণ দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ছৌদি আৰবৰ জেড্ডালৈ ৰাওনা হ'ব। এয়া হ'ব বিগত 4টা দশকৰ ভিতৰত ছৌদি আৰবৰ ব্যৱসায়িক কেন্দ্ৰলৈ কোনো ভাৰতীয় নেতাৰ প্ৰথমটো ভ্ৰমণ। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে অৰ্থনৈতিক, প্ৰতিৰক্ষা, সাংস্কৃতিক আৰু কৌশলগত সহযোগিতাৰ দিশত বিশেষ গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে। ভাৰত আৰু ছৌদি আৰবে অৰ্থনৈতিক অংশীদাৰিত্বৰ লগতে শতিকা পুৰণি বন্ধুত্বক উচ্চ পৰ্যায়ৰ পাৰস্পৰিক বিনিময় আৰু কৌশলগত চুক্তিৰ মাধ্যমেৰে বিগত দশকবোৰত আৰু শক্তিশালী কৰি তুলিছে। ছৌদি আৰবত ভাৰতীয় মূলৰ লোকসকলে নিজৰ স্থিতি শক্তিশালী কৰি দেশখনৰ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে। শেহতীয়া তথ্যমতে ছৌদি আৰবত ভাৰতীয় জনসংখ্যা প্ৰায় 2.7 মিলিয়ন আৰু ই পূৰ্বৰ বছৰতকৈ 10% বৃদ্ধি পাইছে। 2023-24 বৰ্ষত 2 লাখ নতুন ভাৰতীয় দেশখনলৈ আগমন ঘটিছে। ছৌদি আৰবৰ অৰ্থনীতিৰ লগতে বিভিন্ন ক্ষেত্ৰত এই বৃদ্ধিয়ে বৃত্তিগত আৰু দক্ষতাপূৰ্ণ ভাৰতীয়সকলৰ চাহিদাৰ কথাকে সূচাইছে। অৰ্থনৈতিক দিশটোৰ উপৰিও সাংস্কৃতিক বিনিময়েৰে ছৌদি আৰবত ভালেসংখ্যক সাংস্কৃতিক কাৰ্যসূচী, শৈক্ষিক প্ৰতিষ্ঠান আৰু ভাৰতীয় সম্প্ৰদায়ে আয়োজন কৰা বিভিন্ন অনুষ্ঠানৰ জৰিয়তে ভাৰতীয় লোকসকলে দেশখনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আসন্ন ছৌদি আৰব ভ্ৰমণে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতীয় মূলৰ লোকসকলৰ উল্লেখযোগ্য ভূমিকাৰ আলোকপাত কৰিব বুলি আশা কৰা হৈছে। জম্মুৰ ৰামবান জিলাৰ চেৰিবাগনা অঞ্চলত শেহতীয়া ডাৱৰ বিস্ফোৰণৰ ফলত ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযান আজিও অব্যাহত আছে। কৰ্তৃপক্ষই কাশ্মীৰ উপত্যকাত দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথটো পুনৰ মুকলি কৰাৰ বাবে কাম কৰি আছে। শিলাবৃষ্টি, কৃত্ৰিম বান আৰু প্ৰতিকূল বতৰৰ বাবে অঞ্চলটোত বহু ক্ষতি হৈছে। ডাৱৰ বিস্ফোৰণৰ ঘটনাত কালিৰ জিলাখনত 2গৰাকী শিশু আৰু 1গৰাকী বয়োজ্যেষ্ঠ লোককে ধৰি মুঠ 3জন লোকৰ মৃত্যু হৈছে। 100তকৈ অধিক লোকক উদ্ধাৰ কৰা হৈছে। ভূমিস্খলন আৰু কৃত্ৰিম বানৰ ফলত অঞ্চলটোৰ পথ পৰিবহণ, সা সম্পত্তি আৰু যান বাহনৰ যথেষ্ট ক্ষতি হৈছে। প্ৰতিকূল বতৰৰ বাবে শস্য পথাৰ, বিশেষকৈ আপেল খেতিৰ যথেষ্ট ক্ষতি হোৱাৰ ফলত কৃষকসকল ব্যাপক লোকচানৰ সন্মুখীন হৈছে। বৌলি বজাৰত হোৱা কৃত্ৰিম বানৰ বাবে অঞ্চলটোৰ বহু দোকান ঘৰ ধ্বংস হোৱাৰ লগতে কেইবাখনো গাড়ী বোকাত পোত গৈছে। জিলাখনৰ ঠায়ে ঠায়ে বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰ লগতে মোবাইল নেটৱৰ্কতো ব্যাঘাত জন্মিছে। আৰক্ষীৰ লগতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, সেনাবাহিনী আৰু স্থানীয় বেচৰকাৰী সংস্থাৰ সদস্যসকলে ক্ষতিগ্ৰস্ত এলেকাত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি জে ডি ভান্সে আজি 4দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হ'ব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পন্নী উষা ভান্সে আৰু পৰিয়ালৰ লোকসকলৰ লগতে আমেৰিকা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকিব। উপৰাষ্ট্ৰপতি শ্ৰীভান্সে আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাতৰ সময়ছোৱাত উপৰাষ্ট্ৰপতি ভান্সে দুয়োখন দেশৰ পাৰস্পৰিক নিৰ্ভৰশীল বিষয়সমূহৰ ক্ষেত্ৰত আলোচনা কৰি উপৰাষ্ট্ৰপতি আৰু তেওঁৰ বিষয়াসকলে ভাৰত এৰাৰ পূৰ্বে জয়পুৰ আৰু আগ্ৰা ভ্ৰমণলৈ যাব। ইজৰাইলী সেনাৰ আক্ৰমণত কালি গাজাত কমেও 29 পেলেষ্টাইনীৰ মৃত্যু হয়। গাজাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই জনোৱা মতে চেণ্ট্ৰেল গাজাত এই আক্ৰমণত 10 লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকীও আহত হয়। দেশখনৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ মহমুদ বাছালে সংবাদ মাধ্যমক জনোৱা অনুসৰি দক্ষিণ গাজাত ইজৰাইলৰ ড্ৰোন আক্ৰমণত এগৰাকী পেলেষ্টাইনী মহিলাৰ মৃত্যু হোৱাৰ লগতে আন 4 আহত হয়। আন দুটা পৃথক আক্ৰমণত 4 লোকৰ মৃত্যু হয়। উত্তৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণত 8 লোকৰ প্ৰাণ হেৰুওৱাৰ লগতে ৰাফা চহৰত 5 লোকৰ মৃত্যু হয়। বিগত মাহত গাজাত 15 পেলেষ্টাইনী চিকিৎসকক হত্যা কৰাৰ বিষয়ত ইজৰাইলী অনুসন্ধানৰ প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদনত পেছাদাৰী ব্যৰ্থতাৰ দিশটো উন্মোচন হোৱাৰ লগতে এই সন্দৰ্ভত এজন উপ সেনাধ্যক্ষক বৰ্খাস্ত কৰা বুলি প্ৰকাশ কৰিছে। চিকিৎসকৰ হত্যা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে ইয়াক যুদ্ধ অপৰাধ হিচাপে গণ্য কৰিছে, কিয়নো আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন অনুসৰি চিকিৎসাকৰ্মীৰ ক্ষেত্ৰত বিশেষ সুৰক্ষাৰ নিয়ম আছে। আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ সংস্থাই বিগত 8 চিকিৎসকৰ ক্ষেত্ৰত হোৱা এয়া আটাইতকৈ ভয়ংকৰ আক্ৰমণ বুলি অভিহিত কৰিছে। অৱশ্যে আক্ৰমণৰ সময়ত চিকিৎসকৰ গাড়ীখনত কোনো ধৰণৰ জৰুৰীকালীন প্ৰতীক চিহ্নিত কৰা নাছিল বুলি ইজৰাইলৰ কৰ্তৃপক্ষই প্ৰকাশ কৰি কয় যে এয়া জনাৰ পাছত তেওঁলোকক পিছুৱাই আহে। ডেজাৰ্ট ফ্লেগ 10 অনুশীলন কাৰ্যসূচী আজিৰে পৰা সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰত আৰম্ভ হ'ব। এই অনুশীলনত অংশগ্ৰহণৰ বাবে ভাৰতীয় বায়ুসেনাৰ এটা দল ইতিমধ্যে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ আল থাফ্ৰাৰ বায়ুঘাটীত উপস্থিত হৈছে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ বায়ুসেনাই আয়োজন কৰা এই অনুশীলনত অষ্ট্ৰেলিয়া, বাহৰেইন, ফ্ৰান্স, জাৰ্মানী, তুৰস্ক, কাটাৰ, ছৌদি আৰব, কোৰিয়া, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, ব্ৰিটেইন আৰু আমেৰিকাৰ বায়ুসেনা বাহিনীয়ে অংশগ্ৰহণ কৰিছে। এই অনুশীলন অহা 8 সামৰণি পৰিব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত কালি অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছক 9 পৰাস্ত কৰে। প্ৰথমে বেট ধৰি চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত 20 5 উইকেটৰ বিনিময়ত 176 কৰে। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে 1 উইকেট হেৰুৱাই 15 আৰু 4 বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ৰোহিত শৰ্মাই 45 বলত 76 কৰাৰ লগতে সূৰ্য কুমাৰ যাদৱে 30 বলত 68 কৰে। ৰোহিত শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পাঞ্জাব কিংছক 7 পৰাস্ত কৰে। পাঞ্জাব কিংছে নিৰ্ধাৰিত অভাৰত 6 বিনিময়ত 157 কৰে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছে 18 আৰু 5 বলত 3 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। কলকাতাৰ ইডেন গাৰ্ডেনছত আজি হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। পেৰুৰ লিমাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং স্পৰ্টছ ফেডাৰেশ্যন বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ ৰুদ্ৰাংশ পাটিল আৰু আৰ্য বৰাছৰ যুটিটোৱে ৰূপৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাত ভাৰতে এতিয়ালৈ 2 সোণ, 3 ৰূপ আৰু 1 ব্ৰঞ্জৰ পদক লাভ কৰি তালিকাৰ 3 স্থানত আছে। চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ 1 আৰু 2 স্থানত আছে। আজিৰ প্ৰতিযোগিতাৰ সামৰণি পৰিব। ইউক্ৰেইন আৰু ৰাছিয়াই যুদ্ধবিৰতি ভংগ কৰা বুলি পৰস্পৰ অভিযোগৰ মাজতে ইষ্টাৰ উপলক্ষে ঘোষণা কৰা 30 যুদ্ধবিৰতিৰ কালি নিশা সমাপ্ত হয়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শনিবাৰৰ সন্ধিয়াৰ পৰা দেওবাৰে মাজনিশালৈকে এই 30 ইষ্টাৰ যুদ্ধবিৰতি ঘোষণা কৰিছিল। ইউক্ৰেইনেও এই প্ৰস্তাৱ মানি লৈছিল। অৱশ্যে ইউক্ৰেইনে এই যুদ্ধবিৰতি ভংগ কৰা বুলি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে অভিযোগ কৰিছে। ইপিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে কয় যে ৰাছিয়াইহে ইউক্ৰেইনৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছে। উল্লেখযোগ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সংঘাত 2022 ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল। ৰাছিয়াই ইউক্ৰেইনৰ ক্ৰিমিয়া চহৰকে ধৰি 20% অঞ্চল নিজৰ নিয়ন্ত্ৰণত আনিবলৈ সমৰ্থ হৈছে। দুয়োখন দেশৰ মাজত চলি থকা এই যুদ্ধৰ ফলত দুয়োপক্ষৰ 1000তকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হ'বলগীয়া 17 অসামৰিক সেৱা দিৱসত ভাষণ দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ছৌদি আৰবৰ জেদ্দালৈ ৰাওনা হ'ব আৰু তাত তেওঁ ভাৰতীয় মূলৰ লোকসকলক সাক্ষাৎ কৰিব। জম্মুৰ ৰামবান জিলাৰ শ্ৰীবাগনা অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ উদ্ধাৰ আৰু সাহায্য অভিযান আজিও অব্যাহত আছে। ইজৰাইলী সেনাৰ আক্ৰমণত কালি গাজাত কমেও 29 পেলেষ্টাইনীৰ মৃত্যু হয় আৰু মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত কালি অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছক 9 পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 7:55 মিনিটত শুনিবলৈ পাব।